লোকে লিখা হ'ব বাৰ্তা 14 অধ্যায় বিশ্ৰামবাৰে এজন ৰোগীক সুস্থ কৰা। এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীশুৱে ফৰিচীসকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, যাতে লোকসকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে। সেই ঠাইত তেওঁৰ আগত এজন জলুজৰী বেমাৰত আক্ৰান্ত লোক আছিল। তাতে যীশুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰিচীসকলক সুধিলে, বিশ্ৰামবাৰে সুস্থ কৰিবলৈ পায় নে নাপায়। কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহজনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে আৰু তেওঁলোকক ক'লে, আপোনালোকৰ কাৰোবাৰ বলদ বা গাধ নাদত পৰিলে তৎক্ষণাত নুতুলিবনে? তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে। তেতিয়া লোকসকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি যীশুৱে তেওঁলোকক দৃষ্টান্ত দি ক'লে, কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে প্ৰধান ঠাইত নবহিবা, কিজানি তোমাতকৈ মান্যবন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে। পাছত তেনে কৰিলে যিজনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে তেওঁ আহি তোমাক ক'ব, এওঁক তোমাৰ ঠাইটো এৰি দিয়া, তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব। কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা, তেতিয়া তোমাক নিমন্ত্ৰণ কৰাজন আহি দেখিলে ক'ব, হে বন্ধু, ওখ ঠাইলৈ যোৱা, তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যাদা পাবা, আৰু যিকোনোৱে নিজকে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব। তেতিয়া তেওঁক নিমন্ত্ৰণ কৰাজনে ক'লে, দুপৰ বা নিশাৰ ভোজ পাতিলে তুমি নিজৰ বন্ধু বা ভাইসকলক বা জ্ঞাতি কুটুম বা ধনবন্ত চুবুৰীয়াসকলক নামাতিবা তেওঁলোকে তোমালোক নিমন্ত্ৰণ কৰিব আৰু তোমাৰ প্ৰতিদিন ঘূৰাই দিব। কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কুঙা, খুৰা, অন্ধ এনে লোকক মাতিবা, যাতে তোমাক প্ৰতিদানৰূপে ঘূৰাবলৈ তেওঁলোকৰ একো নোহোৱাত তুমি ধন্য হ'বা, কিয়নো ধাৰ্মিকসকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হ'ব। যিসকলে যীশুৰ সৈতে ভোজনত বহিছিল তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি তেওঁক ক'লে, যিকোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য। কিন্তু যীশুৱে তেওঁক ক'লে, এজন মানুহে নিশা বৰ ভোজ পাতি অনেক লোকক নিমন্ত্ৰণ কৰিলে, পাছত ভোজনৰ সময় হোৱাত তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিতসকলক ক'লে, আহক, এতিয়া ভোজন যুগুত হৈছে। তাতে সকলো লোকে একেভাৱেৰে ক্ষমা বিচাৰি তেওঁক ক'বলৈ ধৰিলে। প্ৰথমজনে তেওঁক ক'লে, মই এডৰা মাটি কিনিলোঁ, মই তোমাক অনুৰোধ কৰিছোঁ, মই সেই মাটি চাবলৈ যাব লাগে। আন এজনে ক'লে, মই 5 শাল বলদ কিনিলোঁ, সেইবাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ। আন এজনে ক'লে, মই এগৰাকীক বিয়া কৰালোঁ, এইকাৰণে যাব নোৱাৰোঁ। এতিয়া সেই দেশে মহাশয়ৰ আগত লোকসকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীৰে ক্ৰোধ হৈ তেওঁৰ দাসক ক'লে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই যোৱা, দৰিদ্ৰ, কুঙা, অন্ধ, খুৰা এনে লোকসকলক ইয়ালৈ মাতি আনাগৈ। পাছত সেই দাসে ক'লে, হে মহাশয়, আপোনাৰ আজ্ঞাৰ দৰেই হৈছে, তথাপিও এতিয়াও ঠাই আছে। তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক'লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাওলৈ লোকসকলক উচতাই আনাগৈ, কিয়নো মই আপোনালোকক কওঁ, এই নিমন্ত্ৰিত লোকসকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব। প্ৰকৃত শিষ্যৰ লক্ষণ। তেতিয়া যীশুৰ সঙ্গে সঙ্গে এডাল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোকসকলৰ ফালে চাই ক'লে, কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক, আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহ'লে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ সমৰ্থ আছেনে নাই এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে? তেওঁ ভেটি তুলি যদি সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহ'লে সেই কৰ্ম চাই থকা লোকসকলে তেওঁক বিদ্ৰূপ কৰি ক'ব ধৰিব, এই মানুহজনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে। অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিবনে যে তেওঁৰ 10,000 সৈন্যই বিপক্ষৰ 20,000 সৈন্যৰ বিৰুদ্ধে যুঁজিব পাৰিব নে নোৱাৰিব? যদি নোৱাৰে, তেনেহ'লে যিজন ৰজা দূৰৈত থাকোঁতেই কটকী পঠাই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব। এতেকে আপোনালোকৰ যিকোনোৱে নিজৰ সৰ্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। লোণ হ'লে উত্তম, কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহ'লে ইয়াক কিহেৰে পুনৰাই সোৱাদ কৰা হ'ব? সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহ'ব, তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যিজনৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।